প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে ভক্তিবচন অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনাইছো প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
আজিৰ দিনটো আপুনি কেনেদৰে পাৰ কৰিলে? খন্তেক চিন্তা কৰি চালে নিশ্চয় জীৱনৰ টনা আজোৰাবোৰৰ মাজত অনেক এনেকুৱা বিষয়বোৰো দেখিব যিবোৰে আপোনাক অলপ সময়ৰ কাৰণে হলেও উৎসাহিত কৰি তুলিছে। জীৱনৰ স্বাভাৱিক বেদনাবোৰৰ মাজতো প্ৰভু যীশুৱে আপোনালৈ লৈ আহিব পাৰে আন্তৰিক এক শান্তি, মুখ উজ্বলোৱা এক জ্যোতি। এই শান্তি আৰু জ্যোতিৰে সৈতে প্ৰাণৰ উদ্ধাৰৰ বাৰ্তা লৈ আপোনালৈ আগবঢ়াইছো আজিৰ এই অনুষ্ঠান ভক্তি বচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে আমি এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমাৰ বহুতো শ্ৰোতাৰ পৰা আমি চিঠি পত্ৰ পাই থাকো আৰু বহুতো শ্ৰোতাই এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি আমাক জনায়। আৰু তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট পৰিমাণে উৎসাহ যোগায়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? যদি লিখা নাই কিয় লিখা নাই বাৰু? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাইছো, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়ে আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়োবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আমি যোৱা অনুষ্ঠানত এই ইয়োব পুস্তকখনৰ 22 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজি আমি 23 আৰু 24 নম্বৰ অধ্যায় দুটা একেলগে আলোচনা কৰিবলৈ হাতত লৈছো, আৰু তাৰ মূল বিষয়টো হৈছে ইয়োবৰ বন্ধুসকললৈ ইয়োবৰ প্ৰত্যুত্তৰ। এয়া আছিল ইয়োবৰ 7ম প্ৰত্যুত্তৰ। এইবাৰ অৱশ্যে তেওঁ বন্ধুসকলক পুতিয়ন নিয়াবলৈ চেষ্টা কৰাতকৈ ঈশ্বৰক পাবলৈহে গভীৰভাৱে আশা কৰা আমি দেখিবলৈ পাম। তেওঁ হয়তো কথা কৈ কৈ ভাগৰি পৰিছে, আৰু সেইকাৰণে তেওঁৰ সকলো কথা ঈশ্বৰৰ আগত প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া তেওঁ লাহে লাহে বুজিবলৈ ধৰিছে যে ঈশ্বৰে তেওঁৰ জীৱনৰ যোগেদি কিবা এটা প্ৰমাণ কৰিবলৈ বিচাৰিছে, সেইকাৰণে তেওঁৰ ওপৰত এই পৰীক্ষা আহি পৰিছে। এতিয়া ইয়োবৰ উত্তৰ আমি 1 আৰু 2 নম্বৰ পদ দুটাৰ পৰা পঢ়ি দিছো, শুনিবচোন। তেতিয়া ইয়োবে পুনৰাই উত্তৰ কৰি কলে, এতিয়াও মোৰ কাটৰুক্তি বিৰুদ্ধী, মোৰ কেকনিতকৈও মই খোৱা খুব গুৰুতৰ। প্ৰিয় শ্ৰোতা, ইয়াত ইয়োবে বন্ধুসকলক কৈছে যে আচলতে তেওঁলোকে তেওঁৰ যি অৱস্থা দেখা পাইছে আৰু মনৰ বেজাৰৰ যি কথা শুনিছে তাতকৈও তেওঁৰ প্ৰকৃত অৱস্থাটো আৰু অধিক বেয়া। আনকি তেওঁলোকক তেওঁৰ অৱস্থাৰ কথা ভালদৰে ক'ব পৰা নাই, তেওঁ ক'ব পৰাতকৈও তেওঁৰ অৱস্থা অধিক বেয়া। 3 নম্বৰ পদ, অহ মই তেওঁক ক'ত পাম তাক জনা হলে, আৰু তেওঁৰ ঠাইলৈ যাব পৰা হলে কেনে ভাল আছিল। প্ৰিয় শ্ৰোতা, ইয়োবে ঈশ্বৰক পাবলৈ বৰ কাটৰুক্তি কৰিছে। এই সময়ত তেওঁৰ বন্ধুসকলে ঈশ্বৰৰ অনুগ্ৰহৰ আসনখন তেওঁক দেখুৱাই দিয়া হলে কেনে ভাল আছিল, কিন্তু যি সুধ বিচাৰৰ আসনখন তেওঁৰ বাবে দৰকাৰ নাছিল, ঈশ্বৰৰ সেই সুধ বিচাৰৰ আসনখন তেওঁ বন্ধুসকলে তেওঁক দেখুৱাই দিছিল। তেওঁ ইতিমধ্যে তাত আছেই, নাইবা তেওঁৰ বাবে ঈশ্বৰৰ অনুশাসনৰো কোনো প্ৰয়োজন নাই, কিন্তু তেওঁক লাগে ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহ। সেইকাৰণেই কোনোবাই তেওঁক ঈশ্বৰৰ আগত উপস্থিত কৰাব লাগে। 4 নম্বৰ পদ, তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন। প্ৰিয় শ্ৰোতা, ইয়াত ইয়োবে কৈছে যে তেওঁ ঈশ্বৰৰ ওচৰলৈ যাব বিচাৰে আৰু নিজৰ বিষয়ে যুক্তি দাঙি ধৰিব বিচাৰে, কিন্তু নিজৰ বিষয়ে যুক্তি দিবলৈ কোনো ঈশ্বৰৰ ওচৰলৈ যাব নালাগে, যাব নোৱাৰে। আমি মাত্ৰ তেওঁৰ আগত আমাৰ দুখবোৰ দাঙি ধৰি ক্ষমাৰ কাৰণে বিনয় কৰিবলৈহে যাব লাগে, কাৰণ ঈশ্বৰৰ দৃষ্টিত আমি সকলোৱেই পাপী। ইয়াত ইয়োবে অৱশ্যে যুক্তি দিম বুলি কৈছে যদিও যেতিয়া তেওঁ ঈশ্বৰৰ আগত উপস্থিত হ'ব তেতিয়া তেওঁ নিজৰ সপক্ষে যুক্তি নিদিয়ে, তেওঁৰ কথাৰ সুৰ একেবাৰে সলনি হ'ব। সেই বিষয়ে আমি পাছত পঢ়িবলৈ পাম। 5 নম্বৰ পদ পঢ়িছো, তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব তাক মই জানিলোহেঁতেন, আৰু তেওঁ মোলৈ কি কি ক'ব তাকো বুজিলোহেঁতেন। ইয়োবে ঈশ্বৰক পোৱা নাই যদিও তেওঁক পাবলৈ কেনেদৰে আশা কৰিছে চাওকচোন। তেওঁ চিন্তা কৰিছে ঈশ্বৰকনো ক'ত লগ পাব। লগে লগে এই কথাও কল্পনা কৰিছে যে ঈশ্বৰে বা তেওঁক কি ক'ব আৰু তেওঁনো ঈশ্বৰক কেনেকৈ কথা ক'ব। আপুনি বাৰু কেতিয়াবা ঈশ্বৰক পাবলৈ কল্পনা কৰিছেনে? আপুনিও যদি প্ৰকৃত আন্তৰিকতাৰে ঈশ্বৰক পাবলৈ আশা কৰে তেন্তে আমি ন দি ক'ব পাৰোঁ যে ঈশ্বৰে আপোনাক লগ দিবই। এইবাৰ ছয় নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈ পঢ়ি দিছো। তেওঁ মহাপৰাক্ৰমেৰে মোৰ লগত জিদ কৰিলেহেঁতেন নে নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন। তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন, তাতে মই মোৰ বিচাৰকৰ্তাৰ পৰা চিৰকাললৈকে উদ্ধাৰ পাব পাৰিলোহেঁতেন। চোৱা, মই পূব ফাললৈ যাওঁ কিন্তু তেওঁ তাত নাই, আৰু পশ্চিম ফাললৈ যাওঁ তেওঁ তাতো তেওঁৰ উদ্দেশ নাপাওঁ। তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ কিন্তু মই তেওঁক দেখা নাপাওঁ। তেওঁ দক্ষিণফালে নিজকে লুকুৱায় কিন্তু মই তেওঁক নেদেখো। ইয়াত ইউবে কৈছে যে তেওঁ ঈশ্বৰক পাবলৈ চৌদিশে হাবাথুৰি খাই বিচাৰি ফুৰিছে কিন্তু ক'তো পোৱা নাই। এই কথাটি একেবাৰে সঁচা। ঈশ্বৰক বিচাৰি হাবাথুৰি খাই দৌৰি ফুৰিলে পোৱা নাযায়, কিন্তু সেইবুলি ঈশ্বৰ আমাৰ পৰা দূৰৈত নাই। তেওঁ আমাৰ একেবাৰে ওচৰতে আছে, আনকি আমাৰ নিজৰ হাতখনতকৈও বা উশাহখিনিতকৈও বেছি ওচৰত আছে, কিন্তু দৌৰি ফুৰিলে তেওঁক পোৱা নাযায়। দহ নম্বৰ পদ, কিন্তু মই যি পথ ধৰিছো তাক তেওঁ জানে। তেওঁ মোক পৰীক্ষা কৰা হলে মই সোণৰ দৰে ওলালোহেঁতেন। প্ৰিয় শ্ৰোতা, এই পদটিৰ পৰা আমি বুজিব পাৰোঁ যে ইয়ুবৰ আত্মাত এতিয়া পোহৰৰ ৰেঙনি পৰিবলৈ আৰম্ভ কৰিছে, কাৰণ তেওঁ নিজেই কৈছে, মই বিশেষ এটা কাৰণত পৰীক্ষাৰ পাত্ৰ হৈছো। সেই কাৰণটো অৱশ্যে মই নাজানো আৰু বুজিও নাপাওঁ, কিন্তু মোৰ জীৱনত ঈশ্বৰে কিবা এটা পৰীক্ষা চলাই আছে। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱনত অহা কিবা ডাঙৰ সমস্যাই আপোনাৰ হৃদয়ৰ বিশ্বাস বেছি বলৱান কৰিব পাৰিছে বুলি আপুনি উপলব্ধি কৰিব পাৰেনে? যদিও এই পৰ্যন্ত কোনো ডাঙৰ সমস্যা অহা নাই, তথাপিতো যদিহে কেতিয়াবা আহে তেতিয়া বলৱান হ'ব পাৰিম বুলি আপুনি বাৰু ভাবেনে? নাইবা কোনো সমস্যা বা বিপদে আপোনাৰ নৈতিক চৰিত্ৰ শুধৰণি কৰা বুলি আপুনি ভাবেনে? নাইবা জীৱনত অহা ঢৌ ধুমুহাৰ সময়ত আপুনি কেতিয়াবা ঈশ্বৰৰ শক্তি আৰু সান্তনাৰ অভিজ্ঞতা পাইছেনে? চাওক প্ৰিয় শ্ৰোতা, জীৱনত বিপদ আপদ ঢৌ ধুমুহা আহিবই, ঈশ্বৰ বিশ্বাসী হলেও আহিব নহলেও আহিব, ঈশ্বৰৰ লোকসকলৰ ওপৰতো আহিব। ঈশ্বৰৰ লোক হলেও জীৱনত ঢৌ ধুমুহা নাহিব বুলি ঈশ্বৰে কোৱা নাই, কিন্তু তথাপিতো ঈশ্বৰৰ লোকৰ জীৱন ডিঙাই শান্তিৰ উপকূলত উপস্থিত হবই। এইটোৱেই খ্ৰীষ্টীয় বিশ্বাসকাৰী লোকৰ বাবে পৰম সান্তনা। এইবাৰ আমি এঘাৰ নম্বৰ পদৰ পৰা সোতৰ নম্বৰ পদলৈকে পাঠ কৰি দিম। মই তেওঁৰ ভৰিৰ খোজত ভৰ দি দি আহিছো, এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছো। তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই। তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈও বহুমূল্য জ্ঞান কৰিলো, কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘূৰাব পাৰে? তেওঁৰ যি ইচ্ছা তাকেই তেওঁ কৰে, মোলৈ যি নিৰূপিত নিশ্চয় তাক তেওঁ সিদ্ধ কৰিব, আৰু এনে অনেক কথা তেওঁৰ মনত আছে। এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ, মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ, কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে আৰু সৰ্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে, কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ। প্ৰিয় শ্ৰোতা, ইয়ুব ঈশ্বৰৰ বচনৰ প্ৰতি বৰ আসক্ত আছিল আৰু সেইমতে ঈশ্বৰৰ বচন অনুকৰণো কৰিছিল, কিন্তু ঈশ্বৰৰ বচন সঠিকভাৱে বুজিব পৰা নাছিল, কাৰণ আমি জানো যে ঈশ্বৰৰ বচনত এনে কিছুমান কথা আছে যিবোৰ আমি মাত্ৰ পঢ়ি বা অধ্যয়ন কৰি বুজিব নোৱাৰো, সেইবিলাক বুজিবলৈ আমাক অভিজ্ঞতাও লাগে। উদাহৰণস্বৰূপে ইলিফাজে আহ্বান কৰি কৈছিল, তুমি ঈশ্বৰক বিচাৰা আৰু তেওঁৰ ইচ্ছাত নিজকে সোধাই দিয়া। ইয়ুবেতো ঈশ্বৰক পাবলৈ বিচাৰিছিলেই, ইয়ুবে ঈশ্বৰক উদ্ধাৰকৰ্তা বুলি জানিছিল আৰু সেইবুলিয়েই সম্বোধনো কৰিছিল, কিন্তু তথাপিতো তেওঁলৈ যি সকলো ঘটি আছিল তাৰ কাৰণ নাজানিছিল। গতিকে তেওঁৰ কাৰণে প্ৰয়োজন আছিল স্বৰ্গীয় পোহৰ, সহায় আৰু সান্তনা। কিন্তু এইবিলাকৰ এটাও তেওঁৰ বন্ধুসকলে দিব পৰা নাছিল। বৰং ইলিফজে বাৰে বাৰে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল যে ইয়ুবৰ জীৱনত এটা গুপুত পাপ আছে আৰু সেইকাৰণে তেওঁৰ ইমান বেয়া অৱস্থা হৈছে। এই কথাটোৱে ইয়ুবৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলাইছিল আৰু তেওঁ বেছি প্ৰতিবাদী হৈ উঠিছিল। ইয়ুবে কৈছে যে যদি সেইটোৱে হয় তেন্তে ঈশ্বৰে কেৱল তেওঁকহে কিয় শাস্তি দিছে, আন যিসকলে দেশ দেশকৈ পাপ কৰি আছে আৰু মুকলিকৈ পাপ কৰি ঘূৰি ফুৰিছে তেওঁলোকক ঈশ্বৰে শাস্তি নিদিয়ে কিয়? এই কথাটোক লৈ যিবিলাক তৰ্ক বিতৰ্ক হৈছিল সেই বিষয়ে আমি চৌব্বিশ নম্বৰ অধ্যায়ত জানিবলৈ পাম। এতিয়া আমি তেইছ নম্বৰ অধ্যায়ৰ পৰা চৌব্বিশ নম্বৰ অধ্যায়লৈ আহিছো আৰু তাৰ প্ৰথম আৰু দ্বিতীয় পদ দুটা পাঠ কৰি দিছো, শুনকচোন। সৰ্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়? কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায় আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়। প্ৰিয় শ্ৰোতা, এই দুটা পদত ইয়ুবে আন মানুহে কৰি থকা এখন পাপৰ তালিকা দাঙি ধৰিছে। তেওঁলোকৰ মাজৰ কিছুমান অসৎ স্বভাৱৰ মানুহে মাটিৰ সীমা ঠেলে, কিছুমানে বলেৰে আনৰ পশুৰ জাক কাঢ়ি লৈ যায়। এতিয়া তিনি নম্বৰ পদৰ পৰা আঠ নম্বৰ পদলৈ পঢ়িছো। সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায় আৰু বিধৱাৰ গৰু বন্ধক লয়। সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিবলগীয়া হয়। চোৱা, কোনো কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ নিজৰ আহাৰ যত্নেৰে বিচৰা কামলৈ ওলাই যায়। অৰণ্যে সিহঁতৰ সন্তানবিলাকৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে। সিহঁতে খাবৰ নিমিত্তে পথাৰত পশুৰ যোগ্য শস্য কাটে আৰু দুৰ্জনৰ শেহতীয়া দ্ৰাক্ষাগুটি চপায়। সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায় আৰু জাৰত গাত ল'বলৈ সিহঁতৰ একো নাই। সিহঁতে পৰ্বতৰ বৰষুণত তিতে আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আকোৱাল মাৰি ধৰে। প্ৰিয় শ্ৰোতা, ইয়াত ইয়ুবে যুক্তি দাঙি ধৰি এইবুলি কৈছে যে যিসকলে বিধৱা, মাওৰা আৰু অনাথৰ সম্পত্তি আত্মসাত কৰে, যিসকলে আনৰ মুখৰ ভাত কাঢ়ি খায়, আনৰ পথাৰৰ শস্য বলেৰে কাটি আনে, আনৰ পশু বলেৰে কাঢ়ি লয় আৰু দুৰ্বলীৰ ওপৰত ব্যভিচাৰ কৰে, ঈশ্বৰে সেইসকল লোকক শাস্তি দিয়া নাই কিয়? যদি দুষ্টই শাস্তি পাবই লাগে তেন্তে তেওঁলোকৰ ক্ষেত্ৰত তোমালোকে কি কোৱা? তেওঁলোকেও দেখোন আন মানুহৰ দৰে সুখে সন্তোষে খাইছে, বৈছে আৰু আনবিলাকৰ দৰে কবৰলৈ গৈছে। এইবিলাক তোমালোকে দেখা নোপোৱা নেকি? এইবাৰ ন নম্বৰ পদৰ পৰা পোন্ধৰ নম্বৰ পদলৈকে পঢ়ি দিছো। আৰু কোনো কোনোৱে পিতৃহীন কেঁচুৱা ল'ৰাক মাকৰ বুকুৰ পৰা কাঢ়ি লয় আৰু দুখীয়াৰ পৰা বন্ধক লয়। তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়। সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ভিতৰত তেল পেৰে আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আঁতুৰ হৈ থাকে। জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকায় আৰু সাংঘাতিক ৰূপে আঘাত পোৱা লোকৰ প্ৰাণে চিঞৰে, তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে। আৰু কোনো কোনোৱে পোহৰৰ বিদ্ৰোহী হয় আৰু তাৰ আওভাও নাজানে আৰু তাৰ পথতো নচলে। নৰবধিয়ে দুখ মোকালিতে উঠি দুখী দৰিদ্ৰক মাৰি পেলায় আৰু ৰাতি সি চোৰৰ নিচিনা হয়। কাৰো চকুৱে মোক নেদেখিব এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধ্যাকাললৈ বাট চাই থাকে। প্ৰিয় শ্ৰোতা, ইয়াতো আমি দেখা পাইছো যে তেওঁৰ সময়ৰ আন আন মানুহবিলাকে কৰা পাপ কৰ্মবিলাকৰ এখন দীঘল তালিকা ইয়ুবে দাঙি ধৰিছে। ষোল্ল পদৰ পৰা বিশ পদ, আৰু সি নিজৰ মুখ ঢাকি ৰাখে। কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে, সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে, পোহৰ কি সিহঁতে নাজানে, কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ, কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানকতা জানে। এনে লোক পানীৰ সোঁতত বেগেৰে উঠি যায়। সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়। সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়। অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে তেনেকৈ চিউলে পাপীবোৰক গ্ৰাস কৰে। যিজনে সন্তান নোপোৱা বাজি তিৰোতাক লুটে আৰু বিধৱালৈ কোনো অনুগ্ৰহ নকৰে। প্ৰিয় শ্ৰোতা, ইয়াত ইয়োবে অতি দুখেৰে কৈছে যে যিসকলে ঘোৰ পাপ আৰু অন্যায় কৰি আছে তেওঁলোকো আনবিলাকৰ নিচিনাকৈ কবৰলৈ যায়। কিন্তু এনেহেন লাগে ঈশ্বৰৰ সুধ বিচাৰে যেন তেওঁলোকক কোনোমতেই ঢুকি নাপায়, বৰং ঈশ্বৰে যেন তেওঁলোকৰ কামত অনুমোদনহে জনাইছে। কিন্তু তেওঁৰ নিজৰ ক্ষেত্ৰত অৱস্থাটো ইমান বেয়া কিয় হৈছে? তেওঁৰ অৱস্থানো কেনেকুৱা? তেওঁ ভগ্ন, তেওঁ ৰোগীয়া, তেওঁ অকলশৰীয়া, তেওঁ হতাশ, তেওঁ নিৰাশ। দুষ্ট লোকসকলৰ উপচয়ৰ জীৱনৰ লগত ইয়োবে নিজকে তুলনা কৰি চাইছে আৰু কৈছে, মই বুজি নাপাওঁ মোৰ অৱস্থা কিয় এনেকুৱা হ'বলৈ পাইছে, সেই কাৰণটো মই জানিব পৰা হ'লে বৰ ভাল আছিল। এতিয়া আমি 21 নম্বৰ পদৰ পৰা একেবাৰে 25 নম্বৰ পদলৈকে পাঠ কৰিম। এনেলোকক মাতৃগৰ্ভেও পাহৰে, পোকে তাক সন্তোষেৰে খায়, কোনেও তাক সোঁৱৰণ নকৰে। এইদৰে অধাৰ্মিকতা গছৰ নিচিনাকৈ ভাগি যায়। তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তবিলাকৰ আয়ুস দীঘল কৰে। এনেকুৱা লোকে নিজিম বুলি নিৰাশ হৈও শয্যাৰ পৰা উঠে। তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত সিহঁত অতি শান্তিৰে থাকে, আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে। সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়। এনেকি সিহঁতক নত কৰি আন সকলোৰ দৰে নিয়া হয় আৰু ধানৰ থোকৰ দৰে কটা হয়। এনেকুৱা যদি নহয় তেন্তে কোনে মোক মিছলীয়া বুলি আৰু মোৰ বাক্য অসাৰ্থক বুলি প্ৰমাণ কৰিব? প্ৰিয় শ্ৰোতা, এয়া আছিল ইয়োবৰ সপ্তম প্ৰত্যুত্তৰ। তেওঁলোকৰ কোনেও এতিয়াও এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই, বৰং যুক্তিতৰ্কেৰে ইজনে সিজনক পৰাজিত কৰিবলৈ চেষ্টা কৰি আছে। প্ৰিয় শ্ৰোতা, আজিৰ এই বিশেষ আলোচনাৰ শেষত ৰেডিঅ'যোগে বাইবেল শিক্ষা প্ৰচাৰ কৰা এজন বিখ্যাত পণ্ডিতৰ কথা আমি ক'ব খুজিছো। তেওঁ নিজৰ ব্যক্তিগত অভিজ্ঞতা এনেদৰে বৰ্ণাইছিল যে পালক আৰু পৰিচাৰক হিচাপে তেখেতে বহুতৰ মুখত এটা প্ৰশ্ন শুনিবলৈ পাইছে। মানুহে সোধে, মোৰ জীৱনত ঈশ্বৰে এইটো কিয় ঘটিবলৈ দিলে, মোৰ জীৱনত ঈশ্বৰে এইটো কিয় হ'বলৈ দিছে? আমাৰ দৰে ইয়োবেও একে প্ৰশ্নকেই সুধিছিল। ইয়োবৰ যুক্তি আছিল যে তেওঁ নিজে এজন ভাল মানুহ, কিন্তু আন সকলোবিলাক দুষ্ট। তেনেক্ষেত্ৰত তেওঁৰ ওপৰতহে ইমান কঠোৰ শাস্তি কিয়? সেই দুষ্টবোৰ শান্তিত আছে, অথচ তেওঁ এনেধৰণৰ দুখত কিয় পৰিব লগা হৈছে? এই ধৰণৰ প্ৰশ্নই আমাৰ মনলৈকো আহে। কিন্তু কথা হ'ল, ঈশ্বৰৰ বিষয়ে ইয়োবৰ যি জ্ঞান আছিল সেই জ্ঞান আছিল সীমিত। ঈশ্বৰৰ চিন্তাধাৰা, ঈশ্বৰৰ কাম কৰাৰ পদ্ধতি, ঈশ্বৰৰ আঁচনি, সেই সকলোখিনি ইয়োবে জনা নাছিল। ঈশ্বৰৰ প্ৰতি ইয়োবৰ যি গভীৰ বিশ্বাস আছিল সেই বিশ্বাস, ঈশ্বৰৰ বিষয়ে ইয়োবৰ যি সীমিত জ্ঞান আছিল সেই জ্ঞানৰ ওপৰতেই প্ৰতিষ্ঠিত। কিন্তু তথাপিতো তেওঁ ঈশ্বৰক সম্পূৰ্ণৰূপে ভালদৰে বুজি পোৱা নাছিল আৰু নিজকো তেওঁ সম্পূৰ্ণৰূপে ভালদৰে বুজিব পৰা নাছিল। সেইকাৰণেই ইয়োবৰ মনত ইমান প্ৰশ্ন, ইমান যুক্তিতৰ্ক ইত্যাদিৰ উদয় হৈছিল। প্ৰিয় শ্ৰোতা, আমিও ঈশ্বৰক আচলতে সম্পূৰ্ণকৈ বুজি পাব নোৱাৰোঁ, কিন্তু ঈশ্বৰে নিজকে আমাৰ আগত প্ৰকাশ কৰে তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেৰে। যিজনে যীশুখ্ৰীষ্টক দেখিলে তেওঁ ঈশ্বৰকেই দেখিলে, যিজনে যীশুখ্ৰীষ্টক পালে তেওঁ ঈশ্বৰকেই পালে। আপুনি বাৰু যীশুখ্ৰীষ্টক আপোনাৰ নিজৰ বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটো শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1
যদি লাগে জীৱন
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পূর্ণতা
যদি